নমস্কাৰ, এই আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। কেন্দ্ৰীয় শক্তি দপ্তৰৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ অসম ভ্ৰমণলৈ অহা মনোহৰলাল খট্টৰৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আলোচনাকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰী শ্ৰী খট্টৰক প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰৰ বৰ্ধিত ঘৰৰ চাহিদাৰ বিষয়ে অৱগত কৰে। নগৰীয়া খোৱাপানী যোগানত স্বচ্ছতা অৰ্জন, গুৱাহাটীত নদীমুখ নিৰ্মাণ আৰু গুৱাহাটীৰ সমীপত G20 নীতি আধাৰিত এটা নতুন ছেটেলাইট টাউনশ্বিপ বিকশিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁ অৱগত কৰে। আলোচনাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীক আদৰণি জনায়। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টৰৰ অধ্যক্ষতাত আজি গুৱাহাটীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিক্কিমৰ লগতে অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থকা এই পৰ্যালোচনা বৈঠকত শক্তিৰ বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠকৰ অন্তত কেন্দ্ৰীয় শক্তিমন্ত্ৰী শ্ৰী খট্টৰে সংবাদ মাধ্যমক কয় যে উত্তৰ পূবত শক্তি আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে। বৈঠকত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প সন্দৰ্ভত আলোচনা হোৱা বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে নিৰ্বাচিত স্মাৰ্ট চিটিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পুঁজি প্ৰদান কৰিব। স্মাৰ্ট চিটিৰ অৱশিষ্ট কাম কৰিবৰ বাবে সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। অহা বছৰৰ মাৰ্চৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। অসমৰ বান পৰিস্থিতি সন্দৰ্ভতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত লোকৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ পৰা পোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেকেজ ঘোষণা কৰিব। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত তেওঁ কয় যে বান সাহায্য বিতৰণৰ লগতে বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰৱৰ্তী সময়ৰ পৰিকল্পনা ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে। জিলাখনৰ বান পৰিস্থিতিৰ সময়ত জিলা প্ৰশাসন, বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু বিভিন্ন বেচৰকাৰী সংগঠন আগবাঢ়ি অহাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। আজিৰ পৰ্যালোচনা বৈঠকত বিধায়ক সিদ্দিক আহমেদ, কৌশিক ৰায়, কমলাক্ষৰী পুৰকেষ্ঠ, কৃষেন্দু পাল, বিজয় মালাকাৰ, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাসৰ লগতে জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগৰ অভিযন্তা উপস্থিত থাকে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘদে আজি নতুন পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰিছে। অনুসৰি 25 জুলাইত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 7 আগষ্টত এই পৰীক্ষাৰ অন্ত পৰিব। একেদৰে 9 আগষ্টৰ পৰা ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। শিক্ষা সংসদে পূৰ্বে 3 জুলাইৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষা সংসদে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰাখে। অৱশ্যে বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত আজি নতুন পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে। ৰাজ্য চৰকাৰে যোৱা বছৰৰ 1 ডিচেম্বৰৰ পৰা বৰ্তমানলৈ ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থন মূল্যত 3,14,937 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী তথ্য অনুসৰি ধান ক্ৰয় প্ৰক্ৰিয়াৰে জড়িত 4টাকৈ চৰকাৰী প্ৰতিষ্ঠান ক্ৰমে অসম খাদ্য অসামৰিক যোগান নিগম লিমিটেডে 2,71,000ৰো অধিক মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লগতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে 3,500, ভাৰতীয় খাদ্য নিগমে 12,100 আৰু নাফেড নামৰ প্ৰতিষ্ঠানটোৱে 28,272ৰো অধিক মেট্ৰিক টন ধান কৃষকৰ পৰা ক্ৰয় কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধান 2,183 টকাৰ ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ক্ৰয় কৰিছে। ইয়াৰ বাবে ৰাজ্যত 170টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ব্যক্তিসকলেও অংশগ্ৰহণ কৰিব। লগতে শিক্ষামন্ত্ৰী ডাঃ ৰুণুজ পেগুৱেও এই অনুষ্ঠানত উপস্থিত থাকিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ 349খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক 88,44,00,000 টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত 94,838গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ধন ছেপ্টেম্বৰত আদায় দিয়া হ'ব। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।